আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো অধিক উন্নত কৰি তোলাৰ লক্ষ্যৰে সংসদত এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। সংসদৰ চলিত শীতকালীন অধিৱেশনতে এই বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বিধেয়কখন আইন হিচাপে গৃহীত হলে নিৰ্বাচনী প্ৰক্ৰিয়াটো সুসংগত হোৱাৰ লগতে প্ৰক্ৰিয়াটোৰ ক্ষীপ্ৰতা বৃদ্ধি পাব। তদুপৰি কেইবাটাও নিৰ্বাচন ভিন ভিন সময়ত অনুষ্ঠিত কৰাৰ ফলত সৃষ্টি হোৱা বিত্তীয় আৰু প্ৰশাসনীয় চাপ হ্ৰাস পাব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্য বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰি ভোটদাতাসকলক দুয়োটা নিৰ্বাচনৰ বাবে একে সময়তে ভোটদান কৰাৰ সুবিধা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজন হোৱা দীঘলীয়া সময় হ্ৰাস কৰাৰ লগতে এই প্ৰক্ৰিয়া চলি থকাৰ সময়ত প্ৰশাসন ব্যৱস্থা পৰিচালনাত হোৱা ব্যাঘাত দূৰ কৰিব পৰা যাব বুলিও আশা কৰা হৈছে। ইয়াৰ আগেয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাই যোৱা ছেপ্টেম্বৰ মাহত এখন দেশ এটা নিৰ্বাচন বিধেয়কৰ বাবে প্ৰস্তাৱ গৃহীত কৰিছিল। শিৱসাগৰ জিলাৰ নদীকাষৰীয়া অঞ্চলসমূহত বৃহৎ পৰিমাণত উৎপাদিত ৰঙালাও আৰু কাজি নেমু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ অধীনত আজি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাইলৈ 1500 কিলোগ্ৰাম ৰঙালাও আৰু 1000 কিলোগ্ৰাম কাজি নেমু প্ৰেৰণ কৰা হয়। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ দিখৌমুখ, দিচাংমুখ, নেতাইপুখুৰী আদি অঞ্চলত উৎপাদিত এই সামগ্ৰী কঢ়িওৱা বাহনৰ আজি ফ্লেগ অফ কৰে। শিৱসাগৰ জিলা প্ৰশাসনে কাইগা এক্সিমছ নামৰ গুৱাহাটীৰ এটা প্ৰতিষ্ঠানৰ সহযোগত কৃষকসকলৰ পৰা এই কৃষিজাত সামগ্ৰীসমূহ ক্ৰয় কৰি বিদেশলৈ প্ৰেৰণ কৰিছে। শাক পাচলিৰ প্ৰথমটো গোট প্ৰেৰণ কৰি মন্ত্ৰী ডাঃ পেগুৱে নদীকাষৰীয়া অঞ্চলসমূহৰ কৃষকসকলৰ অসুবিধাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত আজি পৰম্পৰা আৰু আধ্যাত্মিকতা বজাই ৰাখি নৱান্ন উৎসৱ অনুষ্ঠিত হৈছে। সত্ৰৰ প্ৰতিষ্ঠাকালৰে পৰা আঘোণ মাহৰ এটা বিশেষ দিনত নতুন ধানৰ চাউলেৰে শ্ৰাদ্ধ কৰি মহাপ্ৰভুক ভোগ অৰ্পণ কৰা হয়। এই উৎসৱৰ সৈতে সংগতি ৰাখি গায়ন বায়ন নতুৱা নৃত্য আদি পৰিৱেশন কৰা হয়। ইয়াৰ পাছতহে সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱসকলে অন্ন গ্ৰহণ কৰে। এই উৎসৱ সন্দৰ্ভত সত্ৰখনৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে এইদৰে কয়।
দক্ষিণপাট সত্ৰৰ যি 15 সত্ৰাধিকাৰ আছে বনমালীদেৱৰ পৰা, সেই আটাইকেইজন সত্ৰাধিকাৰৰ উদ্দেশ্যে নৱান্ন প্ৰদান কৰা হয়। আৰু তাৰপিছত গৃহস্থীজনাই গৃহস্থী পিতৃ পিতামহ প্ৰপিতামহ আদিসকলক গৃহস্থী সত্ৰাধিকাৰে অৰ্পণ কৰে নৱান্ন। আৰু তাৰপিছত সত্ৰীয়া পৰম্পৰাৰে গায়ন বায়ন, উঠানাম, নতুৱা এইবিলাক কাৰ্য সম্পাদন কৰা হয়। মানৱে উপাৰ্জিত অন্ন সকলোৰে কাৰণে বিতৰণ কৰি খোৱাৰ যি পৰম্পৰা আছে, এই পৰম্পৰা অক্ষুণ্ণ থাকক, সকলোৱে সেই পৰম্পৰাক আদৰি লওক, তেতিয়া আমি এখন সুস্থ সবল সমাজ পাবলৈ সক্ষম।
ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা 26 ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হৈছে। গোলাঘাট জিলাত কুষ্ঠৰোগ চিনাক্তকৰণৰ বাবে 870 স্বাস্থ্যকৰ্মী গোট নিয়োগ কৰা হৈছে। এই গোটসমূহত এগৰাকী আশাকৰ্মী আৰু এজন পুৰুষ স্বাস্থ্যকৰ্মী থাকিব। গোটৰ সদস্যসকলে জিলাখনৰ প্ৰতি ঘৰে ঘৰে গৈ কুষ্ঠৰোগৰ লক্ষণ চিনাক্ত কৰাৰ লগতে এই ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস চলাব। মাজুলী জিলা স্বাস্থ্য বিভাগৰ কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজি পটীয়া চুমৈমাৰী আয়ুষ্মান আৰোগ্য মন্দিৰত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ অধ্যক্ষতাত কুষ্ঠৰোগ চিনাক্তকৰণৰ শুভাৰম্ভ কৰা হয়। যোৰহাট জাজি ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ'ব বুলি আজি লোকসভাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাৰ প্ৰশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পথছোৱা দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দল সংগঠনকে ধৰি ব্যক্তি বিশেষে ওজৰ আপত্তি দাখিল কৰি আহিছিল। শিৱসাগৰৰ পলাশনিত থকা অসম শক্তি প্ৰতিষ্ঠানৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত আজি প্ৰতিষ্ঠানটোৰ পৰা বিভিন্ন বিষয়ত ডিপ্লমা সম্পূৰ্ণ কৰা 107 শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল, পেট্ৰলিয়ামকে ধৰি অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ 3 বছৰীয়া ডিপ্লমা সম্পূৰ্ণ এই শিক্ষাৰ্থীসকলক আজি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰমাণ পত্ৰসমূহ প্ৰদান কৰে। এই সমাৰোহত প্ৰতিষ্ঠানটিৰ পৰা কৃতিত্বৰে শিক্ষা সমাপ্ত কৰা অৰ্ক চৰকাৰক ৰাষ্ট্ৰপতিৰ সোণৰ পদক প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in লগ ইন কৰিব পাৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।